মঠিয়া লিখা শুভবাৰ্তা 17 অধ্যায়। যীশুৱে অন্য ৰূপ ধৰা। 6 দিনৰ পাছত যীশুৱে পিতৰ জাকুব আৰু তেওঁৰ ভায়েক জোহানক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গ'ল। যীশুৱে তেওঁলোকৰ সন্মুখত অন্য ৰূপ ধৰিলে। তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ'ল। তেতিয়া হঠাৎ মুচি আৰু এলিয়াই তেওঁলোকৰ কাষত উপস্থিত হৈ যীশুৰ লগত কথোপকথন কৰিলে। তাতে পিতৰে মাত লগাই যীশুক ক'লে, প্ৰভু, ভালেই হৈছে যে আমি ইয়াত আছো। আপোনাৰ ইচ্ছা হলে মই ইয়াত 3টা প্ৰজা সাজিম, এটা আপোনাৰ, এটা মচিৰ আৰু এটা এলিয়াৰ কাৰণে। তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে। সেই মেঘৰ পৰা এটি বাণী শুনা গ'ল, এয়া মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা। এই কথা শুনি শিষ্যসকলে অতিশয় ভয় পাই মাটিত উবুৰি খাই পৰিল। তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক স্পৰ্শ কৰি ক'লে, উঠা, ভয় নকৰিবা। তাৰপাছত তেওঁলোকে চকু তুলি চাই যীশুৰ বাহিৰে আন কাকো দেখা নাপালে। পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহি থাকোঁতে যীশুৱে তেওঁলোকক আজ্ঞা দি ক'লে, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা উত্থান নোহোৱা পৰ্যন্ত তোমালোকে এই দৰ্শনৰ কথা কাকো নক'বা। তেওঁৰ শিষ্যসকলে তেওঁক সুধিলে, তেনেহ'লে এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপকসকলে কিয় কয়? তেওঁ উত্তৰ দি ক'লে, এলিয়া অৱশ্যে আহিব আৰু তেওঁ সকলো পুনৰস্থাপন কৰিব। কিন্তু মই তোমালোকক কওঁ, এলিয়া ইতিমধ্যেই আহি গ'ল আৰু লোকসকলে তেওঁক চিনি নাপালে। লোকসকলে তেওঁৰ প্ৰতি যি ইচ্ছা তাকে কৰিলে। এইদৰে মানুহৰ পুত্ৰয়ো তেওঁলোকৰ হাতত দুখ ভোগ কৰিব লাগিব। তেতিয়া শিষ্যসকলে বুজি পালে যে তেওঁ বাপ্তিষ্ম দিয়া জোহানৰ বিষয়ে তেওঁলোকক কৈ আছে। যীশুৱে এজন অসুস্থ ল'ৰাক সুস্থ কৰা। যীশুৱে আৰু তেওঁৰ শিষ্যসকল যেতিয়া লোকসকলৰ ওচৰলৈ ঘূৰি আহিল, তেতিয়া এজন মানুহ যীশুৰ ওচৰলৈ আহি তেওঁৰ আগত আঁঠু কাঢ়ি ক'লে, হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক, সি মিৰ্গী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে। সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়। মই আপোনাৰ শিষ্যসকলৰ ওচৰলৈ আনিছিলোঁ, কিন্তু তেওঁলোকে তেওঁক সুস্থ কৰিব নোৱাৰিলে। তেতিয়া যীশুৱে উত্তৰ দি ক'লে, তোমালোক অবিশ্বাসীৰ পথে যোৱা বংশ, আৰু কিমান কাল মই তোমালোকৰ লগে লগে থাকিম, কিমান দিনো মই তোমালোকক সহিম, ল'ৰাটিক মোৰ ওচৰলৈ আনা। তেতিয়া যীশুৱে সেই ভূতৰ আত্মাক দবিয়াই দিয়াত সেই ল'ৰাটোৰ পৰা ওলাই গ'ল আৰু সেই মুহূৰ্তৰে পৰা ল'ৰাটো সুস্থ হ'ল। তাৰপাছত শিষ্যসকলে নিৰলে যীশুৰ ওচৰলৈ আহি সুধিলে, আমিনো তাক কিয় খেদাব নোৱাৰিলোঁ? যীশুৱে তেওঁলোকক ক'লে, তোমালোকৰ অল্প বিশ্বাসৰ কাৰণে, কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহ'লে এই পৰ্বতটোক যদি তোমালোকে কোৱা, ইয়াৰ পৰা তালৈ যা, তেতিয়া ই যাব, তোমালোকৰ বাবে একোৱেই অসাধ্য নহ'ব। প্ৰাৰ্থনা আৰু লঘোণৰ বিনে এই ধৰণৰ দুষ্ট আত্মা কোনোমতে বাহিৰ নহয়। নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে দ্বিতীয়বাৰ জনোৱা। পাছত যীশু আৰু তেওঁৰ শিষ্যসকল গালিল প্ৰদেশত থকা সময়ত যীশুৱে তেওঁৰ শিষ্যসকলক ক'লে, মানুহৰ পুত্ৰক লোকসকলৰ হাতত শুদাই দিয়া হ'ব, লোকসকলে তেওঁক বধ কৰিব আৰু 3 দিনৰ দিনা তেওঁ পুনৰাই জীয়াই উঠিবই। এই কথা শুনি শিষ্যসকল অতি দুখিত হ'ল। কৰ দিয়াৰ বিষয়ে যীশুৰ শিক্ষা। যীশু আৰু তেওঁৰ শিষ্যসকল কফৰনাহমলৈ গ'ল। যিসকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক'লে, তোমালোকৰ গুৰুৱে আধলিটো নিদিয়েনে? তেওঁ ক'লে, দিয়ে। দিয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীশুৱে তেওঁক ক'লে, চিমোন, তোমাৰ মনত কি ভাৱ হয়? পৃথিৱীৰ ৰজাসকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোকসকলৰ পৰা নে আন বিদেশীসকলৰ পৰা? পিতৰে ক'লে, বিদেশীসকলৰ পৰা। যীশুৱে তেওঁক ক'লে, তেনেহ'লে নিজৰ দেশৰ লোকসকল কৰ দিয়াৰ পৰা মুক্ত। তথাপি আমি যেন কৰ সংগ্ৰহকাৰীসকলৰ বিঘিনি নজন্মাওঁ, এইকাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটা ৰূপ পাবা, সেইটো আনি মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।